এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, ন্যায়াধীশ আশুতোষ কুমাৰৰ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ অনুষ্ঠান, সংসদৰ মাহজোৰা বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ, ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আৰু অধ্যক্ষকে ধৰি 61গৰাকী প্ৰাৰ্থীক আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান, ৰাজ্যজুৰি জাপানীজ এনকেফেলাইটিছ ৰোগৰ গুৰুতৰ ৰূপ ধাৰণ আৰু চিপাঝাৰৰ গৰুখুটিৰ বহুমুখী কৃষি প্ৰকল্পৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপনৰ আয়োজন। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা 10 বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ'বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্টয়ক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। তেতিয়াৰে পৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ মাইকেল জোথান খুমাই দায়িত্ব পালন কৰি আহিছিল। সংসদৰ বৰ্ষকালীন অধিৱেশন আজি আৰম্ভ হ'ব। এই অধিৱেশন 21 আগষ্টলৈ চলিব। অধিৱেশনৰ কালচোৱাত উভয় সদনৰ মুঠ 21খন বৈঠক অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে অপাৰেচন সিন্দুৰৰ পাছত এয়া হৈছে সংসদৰ প্ৰথমখন অধিৱেশন। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কালি নতুন দিল্লীৰ সংসদ ভৱনত ৰাজ্যসভাৰ নেতা জগত প্ৰকাশ নাড্ডাৰ সভাপতিত্বত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিৰোধী পক্ষৰ সদস্যসকলে অপাৰেচন সিন্দুৰ সন্দৰ্ভত চৰকাৰ আৰু বিশেষকৈ সদনৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদনত বিবৃতি দিব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ লগতে বিহাৰত ভোটাৰ তালিকাৰ সংশোধনী সন্দৰ্ভত চৰকাৰৰ বক্তব্যও এইবাৰৰ অধিৱেশনত দাঙি ধৰিবলৈ আহ্বান জনায়। বিৰোধী দলৰ কেইবাগৰাকীও নেতাই অপাৰেচন সিন্দুৰৰ সময়ত ভাৰত আৰু পাকিস্তানৰ সংঘৰ্ষ বিৰোধী ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰা দাবী সন্দৰ্ভত চৰকাৰে সদনত এটা বিবৃতি দিবলৈ আহ্বান জনায়। বিভিন্ন ৰাজনৈতিক দলৰ নেতাই এই বৈঠকত অংশগ্ৰহণ কৰে। অনুষ্ঠিত এই বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘাৱাল আৰু ডঃ এল মুৰুগানে বৈঠকত উপস্থিত থাকে। তদুপৰি কংগ্ৰেছ দলৰ গৌৰৱ গগৈ আৰু প্ৰমোদ তিৱাৰী, এন চি পি এছ চি পিৰ সুপ্ৰিয়া চুলে, ডি এম কেৰ তিৰুচি শিৱা আৰু টি আৰ বালু আৰু সমাজবাদী পাৰ্টীৰ ৰামগোপাল যাদৱ, আপৰ নেতা সঞ্জয় সিং বৈঠকত উপস্থিত থাকে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী ৰিজিজুৱে কয় যে অধিৱেশনৰ সময়ছোৱাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ লগতে কেইবাখনো বিধেয়ক গৃহীত কৰা হ'ব। অধিৱেশনৰ সময়ছোৱাত 17খন বিধেয়ক সন্দৰ্ভত আলোচনা তথা গৃহীত হোৱাৰ সম্ভাৱনা আছে। অধিৱেশনত জনবিশ্বাস সংশোধনী ব্যৱস্থা বিধেয়ক 2025, ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিচালনা বিধেয়ক 2025, ব্যৱসায়িক জাহাজ চলাচল বিধেয়ক 2025কে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক সদনত আলোচনা আৰু গ্ৰহণৰ বাবে উত্থাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰিব। আজি অসম সচিবালয়ত 61গৰাকী প্ৰাৰ্থীক ৰাজ্য চৰকাৰে নতুনকৈ নিযুক্তি পত্ৰ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব। অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক টেকনিকেল পদত 54গৰাকী আৰু নন টেকনিকেল পদত 5গৰাকী প্ৰাৰ্থীৰ লগতে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ পদত 2গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। পুৱা 10 বজাত অসম সচিবালয়ৰ আই ব্লক কক্ষত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। অসমৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। তিনিচুকীয়া জিলাৰ কাকপথাৰত এই ৰোগত আক্ৰান্ত হৈ কালি জয়শ্ৰী চাংমাই নামৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। কাকপথাৰ দপথাৰ মাজগাঁৱৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীগৰাকী এই ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। জিলাখনত এতিয়ালৈকে 9জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। এই সন্দৰ্ভত আমাৰ তিনিচুকীয়া জিলাৰ সংবাদদাতা মনোৰঞ্জন মৰাণে এইদৰে কয়।
সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। তিনিচুকীয়া জিলাত বৰ্তমানলৈকে 9গৰাকী লোক আক্ৰান্ত হৈছে। ইয়াৰে 2জনৰ মৃত্যু ঘটিছে, এজন কিশোৰ আৰু এজন প্ৰাপ্তবয়স্ক লোক। 3গৰাকী ৰোগী ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ আছে। 4গৰাকী লোকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত জিলা স্বাস্থ্য বিভাগে সচেতনতা বৃদ্ধিৰ লক্ষ্য কৰি লৈছে, স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। তিনিচুকীয়া জিলা স্বাস্থ্য বিভাগৰ বিভাগীয় বিষয়াই ডাক্তৰ অপৰূপা বৰগোহাঁয়ে জাপানিজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধযোগ্য ৰোগ আৰু সজাগ সচেতনতাই কম কৰিব পাৰে বুলি উল্লেখ কৰি জনসাধাৰণক উচ্চস্বৰ জ্বৰত ভুগিলে বা বমি টোপনি অহা আদি সমস্যাই দেখা দিলে তৎক্ষণাত ৰোগ নিৰ্ণয় কৰাৰ বাবে চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ প্ৰদান কৰিছে।
ইফালে যোৰহাট জিলাৰ তিতাবৰতো কালি জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ বৰ্ষা মুণ্ডা নামৰ 7 বছৰীয়া এটি শিশুৰ মৃত্যু হয়। যোৱা 7 জুলাইত আক্ৰান্ত শিশুটি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও কালি নিশা চিকিৎসাধীন অৱস্থাতে শিশুটিয়ে মৃত্যুক সাৱটি লয়। জামুগুৰিহাটতো জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ অৰূপ নাথ নামৰ 37 বছৰীয়া এজন যুৱকৰ মৃত্যু হয়। তেজপুৰত গৃহৰক্ষী বাহিনীৰ জোৱান হিচাপে কৰ্মৰত যুৱকজনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। তীব্ৰ জ্বৰ, মূৰৰ বিষ, বমি আদি সমস্যাই দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল'বলৈ স্বাস্থ্য বিভাগে সকলোকে আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দুদিনীয়া ভ্ৰমণসূচীৰে কালি আফ্ৰিকা মহাদেশৰ লেছটত উপস্থিত হয়। দেশখনত উপস্থিত হোৱাৰ পাছতে তেওঁক বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰধান সচিব থাবাং লেখেলাই আদৰণি জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমাৰ্ঘেৰিটাই কয় যে দেশ দুখনৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে তেওঁ দেশখনৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হ'ব। ৰাজধানী মাছেৰুত তেওঁ দেশখনৰ তথ্য, যোগাযোগ, বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱনী মন্ত্ৰী তথা শিক্ষা আৰু প্ৰশিক্ষণ মন্ত্ৰীক সাক্ষাৎ কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিয়া খৰাং পৰিস্থিতি সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিতংভাৱে আলোচনা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত যোৱা নিশা কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে জলবায়ু পৰিৱৰ্তনে বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে বিতংভাৱে আলোচনা কৰা হৈছে। জলসিঞ্চন বিভাগে খৰাং পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে সুকীয়াকৈ কাম কৰি থকাৰ কথা উল্লেখ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে কৃষি বিভাগৰ তৰফৰ পৰাও ক্ষুদ্ৰ জলসিঞ্চনৰ ব্যৱস্থা কৰা হয়। এই ব্যৱস্থাৰ জৰিয়তে সম্প্ৰতি খৰাং পৰিস্থিতিৰ জোৰা মাৰিবলৈ চেষ্টা চলাই থকা হৈছে। চিপাঝাৰৰ গৰুখুটিৰ বহুমুখী কৃষি প্ৰকল্পৰ চতুৰ্থ বৰ্ষপূৰ্তি আজি উদযাপন কৰা হ'ব। 2021 চনত গৰুখুটিত চৰকাৰৰ এই বহুমুখী কৃষি প্ৰকল্প আৰম্ভ কৰা হৈছিল। চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে বহুমুখী কৃষি প্ৰকল্প সমিতিৰ উদ্যোগত বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, ভূমিপূজন, গছপুলি ৰোপণ, নৱনিৰ্মিত ভাগৱত নামঘৰ, ৰংগমঞ্চ আৰু পশুপালন গৃহ উদ্বোধন কৰা হ'ব। বৰ্ষপূৰ্তি অনুষ্ঠানৰ মুকলি সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, গৰুখুটি বহুমুখী কৃষি প্ৰকল্প সমিতিৰ অধ্যক্ষ তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, চিপাঝাৰ সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, দৰং জিলা আয়ুক্তকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক চৰাৰ উদ্যোগত পণ্ডিত কৃষ্ণকান্ত সন্দিকৰ জন্ম দিৱস উপলক্ষে কালি এখন বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। কৃষ্ণকান্ত সন্দিকৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ হোৱা অনুষ্ঠানটোত গৱেষক মাধুৰীমা শইকীয়াই কৃষ্ণকান্ত সন্দিকৈদেৱ ৰচিত এটি গীত পৰিৱেশন কৰে। বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক জয়ন্ত কুমাৰ বৰাই ঊনবিংশ শতিকাৰ ভাৰতৰ নৱজাগৰণ আৰু জ্ঞানৰ সাধনা বিষয়ত তথ্য সমৃদ্ধ আৰু তত্বগধুৰ এটা বক্তৃতা প্ৰদান কৰে। গ্ৰাম্য অঞ্চলৰ লোকসকলৰ স্বাস্থ্য সুনিশ্চিত কৰাৰ বাবে কালি শ্ৰী শংকৰদেৱ নেত্ৰালয়, মায়ং গাঁও পঞ্চায়ত আৰু ৰজামায়ং উন্নয়ন সমিতিৰ সহযোগত ৰটাৰী ক্লাব অৱ গুৱাহাটীয়ে মৰিগাঁও জিলাৰ মায়ঙত এটা বিনামূলীয়া চকু পৰীক্ষা তথা চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। শিবিৰটোত মুঠ 109 গৰাকী ব্যক্তিৰ চকু পৰীক্ষা কৰা হয়। ইয়াৰে 25 গৰাকীক বিনামূলীয়াকৈ কেটেৰেকৰ অস্ত্ৰোপচাৰ কৰা হ'ব বুলি ৰটাৰী ক্লাবৰ সভাপতি মনোজ কুমাৰ দাসে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ৰটাৰী ক্লাব অৱ গুৱাহাটীয়ে যোৱা 18 জুলাই তাৰিখে ডিগাৰুৰ বামুনখাটাত 60 গৰাকীতকৈও অধিক মাতৃ আৰু শিশুৰ মাজত প্ৰাথমিক পুষ্টিৰ বাবে প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰে। শিলচৰ থানাৰ অন্তৰ্গত ৰামনগৰ বাইপাছ অঞ্চলত আৰক্ষীয়ে অভিযান চলাই শনিবাৰে প্ৰায় 439 গ্ৰাম ওজনৰ 3টা সন্দেহযুক্ত সোণৰ বিস্কুট উদ্ধাৰ কৰে। মণিপুৰৰ পৰা অনা এই সোণৰ বিস্কুটসমূহ শিলচৰৰ ISBTৰ সমীপৰ এটা স্থানত হস্তান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছিল। ঘটনাত জড়িত চোৰাচান্দপুৰৰ এজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত চলাই থকা বুলি আমাৰ শিলচৰৰ সংবাদদাতাই জনাইছে। কাছাৰৰ কালাইন সিন্দুৰা বনভূস্থলীত পাহাৰৰ পৰা বৈ অহা নৈৰ পানীত পৰি এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন এজন যুৱক সন্ধানহীন হৈ আছে। জানিব পৰা মতে বদৰপুৰ আৰু ভাংগাৰ পৰা 7 জন বন্ধু সিন্দুৰা বনভূস্থলীলৈ আহিছিল। নৈত গা ধুবলৈ গৈ বদৰপুৰৰ বিশাল ঘোষ আৰু সৌভিক চৰকাৰ নামৰ 2জন যুৱক নিখোজ হৈ পৰে। 2জন যুৱক নিখোজ হোৱাৰ পাছতে বনভূস্থলীত স্থানীয় লোকৰ তৎপৰতাত বিশাল ঘোষৰ মৃতদেহ উদ্ধাৰ কৰা হয়। সন্ধানহীন সৌভিক চৰকাৰক বিচাৰি ঘটনাস্থলীত SDRFএ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। দিল্লীৰ উদীয়মান যুৱ ফুটবল প্ৰতিযোগিতা অৰিয়েণ্টেল কাপৰ তৃতীয় সংস্কৰণ আজিৰে পৰা ডক্টৰ আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত 36টা দলে অংশগ্ৰহণ কৰিছে। ইয়াৰে 24টা দল ল'ৰাৰ আৰু 12টা দল ছোৱালীৰ। উদ্বোধনী খেলত ল'ৰা শাখাত দ্বাৰকাৰ চৰকাৰী সহশিক্ষা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ে মাডাৰ্ছ ইণ্টাৰনেশ্যনেল স্কুলৰ বিৰুদ্ধে খেলিব। তাৰ পাছতে সেই দুটা দলৰে ছোৱালীৰ দল দুটি মুখামুখি হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত প্ৰথম সংস্কৰণৰ বিজয়ী সুব্ৰত পাৰ্কৰ এয়াৰ ফৰ্চ স্কুলৰ ল'ৰাৰ দলটোৱে জে এন ইউৰ কেন্দ্ৰীয় বিদ্যালয় দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাখনৰ সকলো খেল ডঃ আম্বেদকাৰ ষ্টেডিয়ামতে অনুষ্ঠিত হ'ব। 29 জুলাইত প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হ'ব। যোৰহাট জিলা দবাসন্থাৰ সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচী হিচাপে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰে সৈতে সংগতি ৰাখি যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কালিৰে পৰা 24 জুলাইলৈ 48 সংখ্যক সদৌ অসম মুকলি ফিডেৰেটিং দবা প্ৰতিযোগিতা আৰম্ভ হৈছে। এই প্ৰতিযোগিতাত ৰাজ্যৰ 27খন জিলাৰ 267গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰূপজ্যোতি বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ। 2026 চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ চিন্তন বৈঠক। ৰাজ্যত খৰাং সদৃশ পৰিৱেশ। উৰিয়ামঘাট আৰু নেঘেৰী বিলত উচ্ছেদৰ বাবে চৰকাৰৰ প্ৰস্তুতি আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। উৰিয়ামঘাট সীমান্তত গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগৰ বিশাল বাহিনীয়ে দখলকাৰীক উচ্ছেদৰ প্ৰস্তুতিৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে উচ্ছেদৰ আতংকত উৰিয়ামঘাটৰ পৰা তালিটোপোলা বান্ধি পলায়ন বেদখলকাৰীৰ শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে সোণাপুৰত অনুষ্ঠিত বিজেপিৰ চিন্তন বৈঠকৰ বাতৰিটো তৃতীয়বাৰলৈ ক্ষমতা দখলৰ সংকল্প শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে স্থান দিছে। আমাৰ অসম কাকতে ব্ৰহ্মপুত্ৰ নদীৰ উৎসত চীনৰ নদীবান্ধ নিৰ্মাণ কৰা বাতৰিটো ব্ৰহ্মপুত্ৰ ভেটাদি বিশ্বৰ বৃহত্তম বান্ধ নিৰ্মাণ আৰম্ভ চীনৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে বিজেপিৰ সকলো বিধায়কে সমাগত বিধানসভা নিৰ্বাচনত টিকেট পোৱা নোপোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক জনমভূমি কাকতখনে ৰাজ্যখনত সত্ৰ বনাঞ্চল চৰণীয়া পথাৰ আদি দখলৰ সন্দৰ্ভত 9,45,420 বিঘা ভূমিৰ 3,643 বিঘাহে মুক্ত শিৰোনামেৰে প্ৰথম পৃষ্ঠাত এটা বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে চৰকাৰৰ 2030ৰ ভিতৰত দৈনিক 10 লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে সংসদৰ বৰ্ষাকালীন অধিৱেশনত অপাৰেচন সিন্দুৰ সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি কিৰেণ ৰিজিজুৱে কৰা মন্তব্যক প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক আমি এতিয়া পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ ৰূপজ্যোতি। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননি দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। ন্যায়াধীশ আশুতোষ কুমাৰৰ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ অনুষ্ঠান। সংসদৰ মাহজোৰা বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ। ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আৰু অধ্যক্ষকে ধৰি 61গৰাকী প্ৰাৰ্থীক আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান। ৰাজ্যজুৰি জাপানীজ এনকেফেলাইটিছ ৰোগৰ গুৰুতৰ ৰূপ ধাৰণ। আৰু ছিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপনৰ আয়োজন। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।